আপুনি শুনি আছে গপশপ পডকাস্ট।
আপুনি শুনি আছে ৰেডিঅ' গপশপ 94.3 FM, প্ৰাউড টু বি লোকেল। আজি মোৰ লগত আছে ৰূপম ভূঞা ডাঙৰীয়া, তেখেতক স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ।
থেংক ইউ ৰাগ।
আৰু আছে ৰিদীপ দা, ৰিদীপ লহকৰ, আৰু লগতে অভিলাষ দাস, দুইজনকে স্বাগতম জনাইছোঁ। চ' আজিৰ নামটো শুনি গম পাইছে ৰূপম দা আছে, মানে আজি হ'ব আমি গানৰ কথা পাতিম, আৰু লগতে আছে ৰিদীপ দা আৰু অভিলাষ দা। তেওঁলোক দুইজন নৱপ্ৰজন্মৰ উদীয়মান দুজন যুৱক, সংগীতৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে নতুন গান লৈ আহিছে। গোটেইকেইজনে আচলতে এটা গান আমাৰ বাবে লৈ আহিছে আৰু গানটো হ'ব আজি ৰিলিজ, গতিকে তাৰ বিষয়ে কথা পাতিম। প্ৰথমেই মই যাব বিচাৰিছোঁ ৰূপম দাৰ ওচৰলৈ। ৰূপম দা, আজি আপোনালোকৰ গানটো ৰিলিজ হ'ব আৰু গানটো প্ৰজেক্ট পোষ্ট বক্স, আৰু গানটোৰ বিষয়ে অলপ কওকচোন, কেনেধৰণে আৰম্ভ হ'ল কাহিনীটো গানৰ?
গীতটিৰ শীৰ্ষক পাহাৰীয়া ডাৱৰ, আজি যিটো ৰিলিজ হ'ব। আৰু এই প্ৰজেক্টটো ইহঁত দুজন, মানে ৰিদীপ আৰু অভিলাষ, তেওঁলোকৰ এটা সপোন আৰু। তেওঁলোকে এই গীতকেইটা, বহুতকেইটা গান আমি একেলগে বহি পেলাই তাৰ মাজৰ পৰা চাৰিটা গীত এই ফাৰ্ষ্ট, মানে একেলগে এটা এটাকে, এইটোৰ নাম লেটাৰ ওৱান আৰু, প্ৰজেক্ট বক্স বক্সৰ। আৰু এই লেটাৰ ওৱানখন আজি মানুহক মাজত দিম আমি, আৰু ভিডিঅ' এটাও কৰা হৈছে। ভিডিঅ'টো কৰিছে অনুপ্ৰাজ দাসে, আৰু তেওঁলোকৰ যিটো দুজনৰ চিন্তা, এইটো ক্ৰাফলেট বুলি এটা তেওঁলোকে এটা চিন্তাৰ জন্ম দিছে, আৰু তাৰ লগত ছবি প্ৰডাকশ্যন আৰু আমি লগ হৈ পেলাই এই কামকেইটা কৰিছোঁ আৰু আগলৈ কৰি থাকিম লাহে লাহে। পোষ্ট বক্স যিহেতু চিঠিটো আজিকালি কমকৈ লিখে মানুহে, তথাপি এখন দুখন আহি থাকিব মাজে
মাজে। এইটো আৰম্ভণি আজিৰ প্ৰথম গান, আৰু তাৰ পাছত কেইটা গান আমি দেখা পাম?
একেলগেতো চাৰিটা বৰ্তমান আমি কৰিছোঁ, এই চাৰিটা গীত লাহে লাহে ৰিলিজ কৰিম এই বছৰতে, মানে মাহত এটাকে।
ঠিক আছে ৰূপম দা, আৰু এটা কথা পটককৈ জানিব বিচাৰিছোঁ এইখিনিতে, যিহেতু গানটো ৰিলিজ হ'ব, আমি ক'ত আজি চাবলৈ পাম গানটো?
এই গীতটি আজিৰ পৰা ইউটিউবত উপলব্ধ হ'ব চাবৰ বাবে, আৰু শুনিবলৈতো ধৰা যিখিনি অডিঅ' প্লেটফৰ্ম থাকে এইখিনি থাকিবই।
চেনেলটো আপোনাৰ কোনটো
চেনেল? ৰূপম ভূঞা,
আৰু
ৰূপম ভূঞা আৰু য়ৰ্চ কৰ্ণাৰ বুলি দুটা আছে। ভিডিঅ'টো চাগে য়ৰ্চ কৰ্ণাৰৰ পৰা যাব, অডিঅ'টো কিন্তু মোৰ নামতে থাকিব, মানে আমাৰ যিকোনো এজনৰ নামতে স্পটিফাইত পাই যাব, বাকী অডিঅ' প্লেটফৰ্ম গোটেইখিনি আছে।
চ' গানটো যিটো আজি ৰিলিজ হ'ব, যদি এতিয়া অকণমান শুনিবলৈ পাওঁ নিশ্চয় ভাল লাগিব গানটো।
অঁ নিশ্চয় গাই দিম, অভিলাষে ইমান ধুনীয়াকৈ লিখিছে।
পাহাৰীয়া দাৱৰে নিজানে উচুপে আকাশত বিনালে তৰা, পাহাৰীয়া দাৱৰে নিজানে উচুপে আকাশত বিনালে তৰা, পক্ষীৰ বাহত ধুমুহা জিৰাই বিজুলী ফুলা ধাননি দৰা, পাহাৰীয়া দাৱৰে নিজানে উচুপে আকাশত বিনালে তৰা।
খুব ধুনীয়া, খুব ধুনীয়া, ইমান ধুনীয়া লাগিছে গানটো, আৰু আপোনালোকে সকলোৱে আজি শুনিবলৈ পাব গানটো, নিশ্চয় গম পাইছে। প্ৰতিটো অডিঅ' প্লেটফৰ্মত আপোনালোকে শুনিবলৈ পাব, তাৰ লগতে ৰূপম দাৰ যি ইউটিউব চেনেল আছে তাতো আপোনালোকে গানটো শুনিবলৈ পাব। গতিকে ইমান ধুনীয়া এটা গান, ইমান ধুনীয়া এটা উপহাৰ আচলতে প্ৰজেক্ট পোষ্ট বক্সৰ প্ৰথমটো গানেই ইমান ভাল লাগিছে, আৰু আহি আছে যিহেতু, কিমান ধুনীয়া ধুনীয়া গান আহি আছে আমি কল্পনা কৰিব পাৰিছোঁ। বৰ্তমান আমাৰ লগত তিনিজনকৈ স্পেচিয়েল গেষ্ট আছে ষ্টুডিঅ'ত, আমি পাতি আছোঁ এটা গানৰ কথা। গানটো নিশ্চয় অলপ আগতে আপোনালোকে শুনা পালে, আৰু এই গানটো যিজনে লিখিছে, যিজনে কলমেৰে গানটো ইমান ধুনীয়া ধুনীয়া শব্দৰে ভৰাই তুলিছে, তেখেতো আমাৰ লগত আছে, তেখেতৰ ওচৰলৈ যাব বিচাৰিছো। অভিলাষ দা, অভিলাষ দাস, তেখেতক স্বাগতম জনাইছো আকৌ এবাৰ, আৰু তাৰ লগতে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো। ইমান ধুনীয়া ধুনীয়া শব্দ সংযোজন ঘটাই এটা গীত আপুনি গান লিখা মেলা কৰিয়ে থাকে, আৰু অলপ আগতে ৰূপম দাই কৈ আছিলে যে আপুনি বোলে বহুত টান শব্দ ব্যৱহাৰ কৰে গান লিখোতে, চ' ইনস্পিৰেশ্যনটো আপোনাৰ ক'ৰ পৰা আহে আৰু গানটো কেনেকে, এই গানটোৰ ষ্টৰিটো কেনেকে আৰম্ভ হৈছিলে?
ধন্যবাদ ৰাগ। প্ৰথম কথা, প্ৰজেক্ট পোষ্ট বক্স যিটো কোৱা হ'ল, আমি গোটেই প্ৰজেক্টটো কৰাৰ কল্পনাটো এইটোৱে আছিলে যে অলপমান নষ্টালজিয়ালৈ ঘূৰি যাওঁ, বা যিটো অল্ড স্কুল যিটো ভাইব তালৈ আমি ঘূৰি যাওঁ। সেই প্ৰস্তাৱটো লৈ আমি বাকী ৰূপম দাৰ ওচৰলৈ গৈ পেলাই ৰূপম দাক যেতিয়া গানকেইটা শুনাইছিলোঁ, আৰু ৰূপম দা কেৱল গান বুলিয়েই নহয় বাকী জীৱনৰ আন আন কথাটো আমাক গাইড কৰে, গতিকে ৰূপম দাৰ ওচৰত তেনেকুৱা পৰামৰ্শ ল'ব লগা হ'লে আমি প্ৰায় যাওঁৱেই, আৰু গানৰ ক্ষেত্ৰতো ব্যতিক্ৰম নাছিলে। ৰূপম দাৰ ওচৰত গ'লোঁ আৰু ৰূপম দাই নিজেই গানকেইটা কৰিম বুলি ক'লে আমাৰ লগত, গতিকে এই ক্ষেত্ৰতো আমি অত্যন্ত লাকি যে আৰম্ভণিটোৱে আমাৰ ৰূপম দাৰ লগত হ'ল। আৰু যিমান দূৰ এইটো গানৰ কথা আহিলে, এইটো গানত মই ব্যক্তিগতভাৱে, কেৱল এইটো মোৰে কথা নহয়, অসমৰ সকলোৱেই স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাৰ বহুত ডাঙৰ ফেন, মই নিজেও তেওঁৰ লিখনি, গায়কী, সংগীত সেইখিনি ফেন বুলি কোৱাৰ হয়তো মোৰ ধৃষ্টতা কৰিবলৈও ধৃষ্টতাও নাই হয়তো। তেওঁৰ এটা গীত আছিল পৰহি পুৱাতে টুলুঙা নাওতে, গতিকে সেই গানটো খুব মোৰ লিখনিৰ ফালৰ পৰা খুব ভাল লাগে। সেই গানটো মই এদিন শুনি থাকোঁতে মই ভাবিলোঁ যে ধুমুহাৰ অনুভৱনো কেনেকুৱা হ'ব পাৰে। সেই গানটোত এখন যি এখন পৃথিৱীৰ কথা কল্পনা কৰা হৈছে, আমিও যদি তেনেকুৱাকৈ এখন ধুমুহাৰ আগজাননী থকা এখন বা ধুমুহা মুখৰ পৃথিৱী যদি আমি চিত্ৰায়িত কৰিব লাগে কেনেকুৱা হয়, গতিকে তেনেকৈয়ে ধুমুহাৰনো অনুভৱ কি হ'ব পাৰে। নট নেচেচাৰিলি ধুমুহাই যে কেৱল সকলোবোৰ লৈয়েই যাব, ধুমুহাইনো কেতিয়াবা কিবা দি যাব পাৰে নেকি, তেনেকৈ বিচাৰোঁতে আমি গীতটো পালোঁ বুলি ক'ব লাগিব আৰু এনেদৰে।
আপুনি শুনি আছে নৰ্থ ইষ্টৰ একমাত্ৰ লোকেল লাৰ্জেষ্ট এফ এম নেটৱৰ্ক ৰেডিঅ' গপশ্যপ 94.3 FM, প্ৰাউড টু বি লোকেল। মই আৰ জে ৰাগ আৰু তিনিজনকৈ স্পেচিয়েল গেষ্ট আজি মোৰ লগত ষ্টুডিঅ'ত আছে। আৰু পুনৰ মই ৰিদীপ দাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাৰ গানটো ইমান ধুনীয়াকৈ কম্প'জ কৰিছে আৰু আপুনি গানৰ কম্প'জিশ্যনৰ লগত জড়িত হৈ আছে। আচলতে মই ক'বলৈ গ'লে আপোনাক ইউনিভাৰ্চিটিৰ দিনৰ পৰাই মই পাইছোঁ আৰু সেইখিনিতে মেনশ্যন কৰিব বিচাৰিছোঁ। তেওঁ গানৰ লগত জড়িত হৈ থাকে, গান গায়ো তেখেতে। এই কম্প'জিশ্যনৰ কামটো বহুত আগৰে পৰা মানে জড়িত হৈ আছে, লগতে গান গায় বুলি যিহেতু কৈছোঁৱেই, আপোনাৰ পৰা এতিয়া এটা গীত শুনিব বিচাৰিম আমি।
ধন্যবাদ। একচুৱেলি গান গোৱা মানে গানৰ গোৱাৰ লগত বৰ বিশেষ জড়িত হৈ নাথাকোঁ, গাবই নহয়, আৰু এতিয়াতো কামৰ ব্যস্ততা এনেকুৱা হৈ গৈছে যে গানৰ প্ৰেক্টিচো কৰিব সময় নাপাওঁ। তথাপি সঁচা এতিয়া মই আমাৰ এই আগৰ এটা গানৰ অলপমান গাব চেষ্টা কৰিছোঁ। সেইটো গান একচুৱেলি মৃন্ময় গাইছিলে, মই অলপ আগতে মেনশ্যন কৰিছিলোঁ তেজা বুলি।
খেলি মেলি মন রজনী গন্ধা সুবাস পাহরা বায়ু দিশহারা আবরি থোয়া মুখ ঐন বাত বন্ধা তোমার আবাহন ঘর মুয়া হন্ধা তোমার বাহন ঘর মুয়া সন্ধা খেলি মেলি মন রজনী গন্ধা সুবাস পাহরা বায়ু দিশহারা।
খুব ধুনীয়া, খুব ধুনীয়া নিশ্চয়। আৰু এনেকুৱাই ধুনীয়া ধুনীয়া গীত উপহাৰ হিচাপে আমি পাই থাকিম বুলি আশা ৰাখিছোঁ আৰু বহুত বহুত শুভেচ্ছা থাকিল আপোনালৈ। আৰু এতিয়া মই পুনৰ এবাৰ ৰূপমদাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আৰু মই পাৰ্চনেলি মোৰ কথা যদি ক'বলৈ হয়, মই ৰূপমদাৰ প্ৰথম গানটো শুনিছিলোঁ তেখেতৰ যি নৰ্থ ইষ্ট ব্ৰিজ বেণ্ডৰ এটা বেণ্ড আছিলে, বেণ্ডটোৰ প্ৰথমে প্ৰণামো ব্ৰহ্ম গানটো মোৰ আৰম্ভণি আছিলে, আপোনাৰ গান শুনিছিলোঁ। তাৰপাছত ইমান ধুনীয়া ধুনীয়া গান আপুনি কৰি গৈছে আৰু গানবোৰ সঁচাকৈয়ে শুনি খুব ভাল লাগে আৰু মানে বেলেগ এখন পৃথিৱীলৈ লৈ যায় বুলি মই ক'ম মোৰ কাৰণে। আৰু এইখিনিতে আপোনাৰ এটা কথা মই জানিব বিচাৰিছোঁ, যিহেতু এইটো এতিয়া পোষ্ট বক্স প্ৰজেক্ট আপোনাৰ চলি আছে আৰু কেইদিনমান আগতে আপোনাৰ ছায়া ছবিৰ চেপ্টাৰ 2 হৈ গৈছে, সো আৰু কি কি পৰিকল্পনা আছে আপোনাৰ এইকেইদিনত?
এই পৰিকল্পনা মানে প্ৰথমতেতো এই পোষ্ট বক্সৰ গানকেইটা এটা এটাকৈ ৰিলিজ কৰিব লাগিব। মোৰ পাৰ্চনেল যদি তুমি সোধা যে মানে মোৰ চলো এলবাম হিচাপে, কাৰণ শুভকামনা বুলি এলবামখন 2019 ওলাইছিল, তাৰপিছত লকডাউন বা এনেকুৱা বহুত ক্ৰাইচিছৰ কাৰণে মই একো কৰিব পৰা নাছিলোঁ। সেই 2019 শুভকামনা ওলোৱাৰ পিছত ৰিদীপহঁতৰ লগত আমাৰ কাম ষ্টাৰ্ট হৈছিল, কিন্তু এই বিশেষ কাৰণত হোৱা নাছিল। গতিকে এই গানকেইটা এতিয়া ৰিলিজ কৰিব লাগিব ভালকৈ। আৰু বাকী মই এনে কাম হিচাপত তোমাৰ চিনেমা দুখনমানৰ সংগীতৰ কাম কৰি আছোঁ। এখন হ'ল ববি শৰ্মা বৰুৱা তেখেতৰ দেউকা বুলি এখন চিনেমা, আৰু অনুপ্ৰাজ দাসৰ আজলি বুলি এখন চিনেমা। এই দুখনৰ বেকগ্ৰাউণ্ড মিউজিকৰ কাম অলমষ্ট হৈ গৈছে, বাকী গানকেইটাও কৰি আছোঁ লাহে লাহে।
নিশ্চয়। আৰু শেষত আমি আহি আহি পাইছোঁহি অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে, আৰু ৰূপমদাৰ ওচৰত পুনৰ এবাৰ যাব বিচাৰিছোঁ। যিসকলে এতিয়া শুনি আছে তেওঁলোকৰ বাবে আপুনি এটা মেছেজ যদি দিয়ে খুব ভাল পাম।
প্ৰথমতেতো আপোনালোক সকলোকে ধন্যবাদ, গপশ্বপৰ পৰিয়ালৰ আমাক আজি ইয়ালৈ অহাৰ বা আমাৰ গীতকেইটিৰ কথা, প্ৰজেক্টটোৰ কথা কোৱাৰ সুবিধা দিয়াৰ বাবে। আৰু যিসকলে শুনি আছে আপোনালোক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক নতুন অসমীয়া বছৰটো সকলোৰে শুভ হওক, আৰু বাকী বেয়াটো সকলোৰে জীৱনত চলিয়ে থাকিব, ভাল বেয়া, ডেইলি ক্ৰাইচিছ, ৰাতিপুৱা ওলাই গৈ টেক্স বেছি দিয়া, লাইটৰ বিল বেছি হোৱা, এইবিলাক চলিয়ে থাকিব। কিন্তু তাৰ মাজে মাজে আমি চেষ্টা কৰোঁ যাতে কিবা অলপ নিজৰ কাৰণে সময় এটা উলিয়াই আমি নিজৰ ভাল লগা কামটো কৰোঁ। তাত যিসকলে সেই সময়খিনিত আমাক নিজৰ জীৱনৰ মানে এটা পাৰ্ট কৰি লৈছে, সকলোকে ধন্যবাদ। আৰু যিসকলে ধৰক গানটো পিকনিকত গলেও শুনিব লাগে বা আমি বেলেগ বেলেগ সময়ত শুনি থাকে। সকলোকে ধন্যবাদ, কারণ তেওঁলোকে সংগীত নিজৰ জীৱনৰ এটা অংশ কৰি লৈছে। আৰু সকলোৱে ভাল গীত শুনি যাওক, সকলো ধৰণৰ গীতে শুনক, সকলো গানেই ভাল, আৰু শুনি পেলাই আৰ্টিষ্টবিলাকক অকণমান এপ্ৰিচিয়েট কৰক, সেইটোৱে তেওঁলোকক জীয়াই থাকিবলৈ সুবিধা দিব। থেংক ইউ,
বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক তিনিওজনলৈ পুনৰবাৰ মই শুভেচ্ছা জনাইছোঁ, আপোনালোকৰ আজিৰ যিটো ৰিলিজ হ'বলগীয়া গোটেই প্ৰজেক্টটোৰ বাবে শুভেচ্ছা জনাইছোঁ, আহি থকা পৰিকল্পনাসমূহৰ বাবেও বহুত বহুত শুভেচ্ছা জনাইছোঁ, আৰু তাৰ লগতে আপোনালোকৰ ইমান ব্যস্ততাৰ মাজত আজি ৰাতিপুৱাটো জীপাল কৰি তোলাৰ বাবেও বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ।
Radio Gup Shop, Gup Shop, proud to be local.